প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেইবাগৰাকীও ষ্টাৰ্টআপ প্ৰতিষ্ঠাপকৰ উদ্যমী যাত্ৰাক প্ৰশংসা কৰিছে। ইৰাণৰ ৰাষ্ট্ৰপতি ডঃ ছৈয়দ ইব্ৰাহিম ৰাইছি আৰু বৈদেশিক মন্ত্ৰী ডঃ হুছেইন আমিৰ আব্দুল্লাহিয়ানৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদনৰ উদ্দেশ্যে আয়োজিত অনুষ্ঠানত ভাগ লবৰ বাবে উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড় আজি তেহৰাণলৈ গৈছে। বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰববী টেড্ৰছ এধানম ঘেব্ৰেয়েছে গাজা অভিমুখে চিকিৎসা সামগ্ৰী যোগানৰ অৱৰোধ প্ৰত্যাহাৰ কৰিবলৈ ইজৰাইলক আহান জনাইছে। নৌসেনা বাহিনীৰ মুৰববী এডমিৰেল দীনেশ কুমাৰ ত্ৰিপাঠীয়ে দেশৰ সামুদ্ৰিক সীমান্তক সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থত ভাৰতীয় নৌসেনা বাহিনী সততে প্ৰস্তুত হৈ থকাৰ বিষয়টোত গুৰুত্ব আৰোপ কৰিছে। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া দ্বিতীয়খন এলিমিনেটৰ খেলত ৰাজস্থান ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেইবাগৰাকীও ষ্টাৰ্টআপ প্ৰতিষ্ঠাপকৰ উদ্যমী যাত্ৰাক প্ৰশংসা কৰিছে। সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰা এটা বাৰ্তাত শ্ৰীমোদীয়ে সফল ষ্টাৰ্টআপ প্ৰতিষ্ঠানৰ কেইগৰাকীমান সফল উদ্যমীৰ বিষয়ে ভিডিঅ' প্ৰচাৰ কৰি কয় যে কষ্ট কৰিলে সফলতাৰ শীৰ্ষত আহৰণ কৰিব পৰা যায়। শ্ৰীমোদীয়ে লগতে ষ্টাৰ্টআপসমূহে বিকাশ লাভ কৰিবৰ বাবে সঠিক পৰিৱেশ গঢ় দিয়াৰ ক্ষেত্ৰত চৰকাৰৰ দায়বদ্ধতাৰ কথাও উল্লেখ কৰে। উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড় আজি ইৰাণৰ তেহৰাণ অভিমুখে ৰাওনা হৈছে। উপ ৰাষ্ট্ৰপতিগৰাকীয়ে হেলিকপ্টাৰ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা ইৰাণৰ ৰাষ্ট্ৰপতি ডঃ ছৈয়দ ইব্ৰাহিম ৰাইছি আৰু বৈদেশিক মন্ত্ৰী ডঃ হুছেইন আমিৰ আব্দুল্লাহিয়ানৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদনৰ উদ্দেশ্যে চৰকাৰীভাৱে আয়োজিত এটা অনুষ্ঠানত দেশক প্ৰতিনিধিত্ব কৰি অংশগ্ৰহণ কৰিব। উল্লেখযোগ্য যে যোৱা 19 মে'ত আকাশমাৰ্গত সংঘটিত এটা দুৰ্ঘটনাত দেশখনৰ নেতা দুগৰাকীয়ে প্ৰাণ হেৰুৱাইছিল। উল্লেখযোগ্য যে ইৰাণৰ ৰাষ্ট্ৰপতি আৰু বিদেশ মন্ত্ৰীগৰাকীৰ মৃত্যুত ভাৰতে কালি এদিনীয়া ৰাষ্ট্ৰীয় শোক পালন কৰে। আনহাতে বিদেশ মন্ত্ৰী ডঃ এছ জয়শংকৰে কালি নতুন দিল্লীত ইৰাণ ইছলামিক গণৰাজ্য দূতাবাস পৰিদৰ্শন কৰি দেশৰ হৈ শোক প্ৰকাশ কৰে। দেশত লোকসভা নিৰ্বাচনৰ পৰৱৰ্তী দুটা পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান পূৰ্ণগতিত অব্যাহত আছে। বিভিন্ন ৰাজনৈতিক দলৰ শীৰ্ষ নেতাসকলে ভোটদাতাসকলৰ মন জয় কৰাৰ উদ্দেশ্যে ষষ্ঠ আৰু সপ্তম তথা অন্তিম পৰ্যায়ত সামৰি ল'বলগীয়া সমষ্টিসমূহত ইখনৰ পিছত সিখনকৈ নিৰ্বাচনী সভাত ভাগ লোৱা পৰিলক্ষিত হৈছে। উল্লেখযোগ্য যে অহা 25 মে' আৰু 1 জুনত ষষ্ঠ আৰু সপ্তম পৰ্যায়ত 57টাকৈ সমষ্টিত ভোটগ্ৰহণ কৰা হ'ব। লোকসভা নিৰ্বাচনৰ সপ্তম পৰ্যায়ত 8খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ 57টা সংসদীয় সমষ্টিৰ বাবে মুঠ 904গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। নিৰ্বাচন আয়োগে প্ৰকাশ কৰা মতে অহা 1 জুনত হ'বলগীয়া ভোটগ্ৰহণ এই সমষ্টিসমূহৰ বাবে 2,105খন মনোনয়ন পত্ৰ দাখিল কৰা হৈছিল। এই মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰাৰ পাছত 954খন বৈধ হিচাপে বিবেচিত হয়। উল্লেখযোগ্য যে অন্তিম পৰ্যায়ৰ এই নিৰ্বাচনত উত্তৰ প্ৰদেশ আৰু পঞ্জাৱৰ 13খনকৈ পশ্চিমবংগৰ 9খন বিহাৰৰ 8খন ওড়িশাৰ 6খন হিমাচল প্ৰদেশৰ 4খন ঝাৰখণ্ডৰ 3খন আৰু কেন্দ্ৰীয় শাসিত অঞ্চল চণ্ডীগড়ৰ এখন আসনৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি তেওঁৰ সংসদীয় সমষ্টি উত্তৰ প্ৰদেশৰ বাৰাণসীত মহিলাসকলৰ এখন সমাৱেশত অংশ লৈ কয় যে INDI মিত্ৰজোঁট মহিলা বিৰোধী আৰু তেওঁলোকে মহিলাৰ সংৰক্ষণৰ বিৰোধিতা কৰে। উত্তৰ প্ৰদেশৰ মহিলাসকলৰ সমাজবাদী পাৰ্টী আৰু কংগ্ৰেছৰ শাসনকালত সুৰক্ষিত নাছিল বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে যোগী আদিত্যনাথৰ নেতৃত্বত ৰাজ্যখনৰ মহিলাসকল সুৰক্ষিত আৰু নিৰাপদ অনুভৱ কৰিবলৈ লৈছে। সম্পূৰ্ণানন্দ সংস্কৃত বিশ্ববিদ্যালয়ত আয়োজিত মাতৃশক্তি সন্মিলনত গৃহিণী, চিকিৎসক, শিক্ষক শিক্ষয়িত্ৰী, ব্যৱসায়ী, অধিবক্তা আৰু খেলুৱৈৰ সৈতে মত বিনিময় কৰি শ্ৰীমোদীয়ে কয় যে বিগত 60 বছৰত কোনো চৰকাৰে মহিলাৰ বিষয়ে চিন্তা কৰা নাছিল যদিও বৰ্তমান চৰকাৰে মহিলাসকলক গুৰুত্ব আৰোপ কৰি নীতি প্ৰস্তুত কৰাই নহয় তেওঁলোকক সংৰক্ষণো প্ৰদান কৰিছে। ইয়াৰ আগেয়ে প্ৰয়াগৰাজত এখন ৰাজনৈতিক সমাৱেশত ভাষণ দি শ্ৰীমোদীয়ে বহুজন সমাজ পাৰ্টী আৰু সমাজবাদী পাৰ্টীয়ে অপৰাধী শক্তিসমূহক ৰক্ষণাবেক্ষণ দিয়া বুলি অভিযোগ তোলে। প্ৰধানমন্ত্ৰী উত্তৰ প্ৰদেশত আজি আন দুখন নিৰ্বাচনী সভাত ভাগ ল'ব। আনহাতে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেই কালি চণ্ডীগড়ত এখন সংবাদমেল সম্বোধন কৰে। তেওঁ কয় যে হাৰিয়ানা আৰু পঞ্জাৱক যথেষ্ট সমৃদ্ধিশালী বুলি গণ্য কৰা হয় যদিও ৰাজ্য দুখনত কৰ্মসংস্থাপনহীনতা আৰু মুদ্ৰাস্ফীতি এতিয়াও চৰম পৰ্যায়ত আছে। কংগ্ৰেছ দলৰ সাংসদ শশী থাৰুৰে সম্প্ৰতি লোকসভা নিৰ্বাচনত বিপুল হাৰত জয়লাভ কৰিব বুলি বিজেপিয়ে কৰা দাবীক অলিক কল্পনা বুলি অভিহিত কৰিছে। নতুন দিল্লীত আজি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত তেওঁ কয় যে 2019 চনৰ লোকসভা নিৰ্বাচনৰ পুনৰাবৃত্তি ঘটোৱাটো এইবাৰ বিজেপিৰ পক্ষে অসম্ভৱ হ'ব। শাসকীয় দলটোৰ শক্তিশালী ঘাটি হিচাপে চিহ্নিত অঞ্চলসমূহত ভোটদানৰ হাৰ তেনেই কম হোৱা বুলি উল্লেখ কৰি শ্ৰীথাৰুৰে লগতে কংগ্ৰেছ প্ৰাৰ্থী আৰু আই এন ডি এ মিত্ৰজোঁটৰ প্ৰতি জনসাধাৰণৰ উৎসাহ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে বুলিও দাবী কৰে। আম আদমী পাৰ্টীৰ চমুকৈ আপ আৰু দিল্লীৰ জনসাধাৰণৰ বিৰুদ্ধে ভাৰতীয় জনতা পাৰ্টী ষড়যন্ত্ৰত লিপ্ত হোৱা বুলি অভিযোগ কৰিছে আম আদমী পাৰ্টীয়ে। আজি নতুন দিল্লীত আয়োজিত এখন সংবাদমেলত ভাষণ দি দলটোৰ জ্যেষ্ঠ নেত্ৰী আতিশীয়ে কয় যে দেশৰ ৰাজধানীত জলসংকট সৃষ্টি কৰাৰ উদ্দেশ্যে বিজেপিয়ে দিল্লীলৈ পানী বোৱাই অনাৰ পথ ৰোধ কৰিছে। হাৰিয়ানা চৰকাৰে যমুনা নৈৰ পানী দিল্লীলৈ বৈ অহাৰ পথ বন্ধ কৰাৰ বিষয়টোক অনুসন্ধানৰ জৰিয়তে প্ৰকাশ পোৱা বুলি নেত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ লগতে যমুনা নৈৰ জলস্তৰ সম্প্ৰতি সৰ্বনিম্ন পৰ্যায়লৈ হ্ৰাস পোৱা বুলিও ব্যক্ত কৰে। বিশ্ব স্বাস্থ্য সংস্থা হুৰ মুৰববী ট্ৰেড এধানম ঘেব্ৰেয়েছাছে গাজা অভিমুখে চিকিৎসা সামগ্ৰী যোগানৰ অৱৰোধ প্ৰত্যাহাৰ কৰিবলৈ ইজৰাইলক আহান জনাইছে। যুদ্ধবিধবস্ত এলেকাটোত প্ৰায় 700 গুৰুতৰভাৱে অসুস্থ ৰোগী আবদ্ধ হৈ থকা বুলি প্ৰকাশ কৰি তেওঁ এইদৰে জনায়। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া দ্বিতীয়খন এলিমিনেটৰ খেলত ৰাজস্থান ৰয়েলছ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এই খেলখনত জয়লাভ কৰা দলটো শুকুৰবাৰে হ'বলগীয়া দ্বিতীয়খন কোৱালিফায়াৰ খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। দেশত লোকসভা নিৰ্বাচনৰ পৰৱৰ্তী দুটা পৰ্যায়ৰ প্ৰচাৰ অভিযানে তীব্ৰতা লাভ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেইবাগৰাকীও ষ্টাৰ্টআপ প্ৰতিষ্ঠাপকৰ উদ্যমী যাত্ৰাক প্ৰশংসা কৰিছে। ইৰাণৰ ৰাষ্ট্ৰপতি ডঃ ছৈয়দ ইব্ৰাহিম ৰাইছি আৰু বৈদেশিক মন্ত্ৰী ডঃ হুছেইন আমিৰ আব্দুল্লাহিয়ানৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদনৰ উদ্দেশ্যে আজি উপৰাষ্ট্ৰপতি জগদীপ ধনখড় আজি তেহৰাণলৈ গৈছে। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া দ্বিতীয়খন এলিমিনেটৰ খেলত ৰাজস্থান ৰয়েলছ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব।